এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই তন্মিতা ভাৰদ্বাজ আৰু মোৰ সৈতে আছে উৎপল কুমাৰ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা সাহিত্য সভাৰ মূল পতাকা উত্তোলন, মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদন গ্ৰহণৰ সময়সীমা পুনৰ অহা 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ মহিলাৰ বক্সিঙত আজি লাভলীনা বৰগোহাঁইৰ প্ৰথমখন খেল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৱা বছৰসমূহৰ দৰে এইবাৰো পৃথকে কোনো ৰেল বাজেট উত্থাপন কৰা নহয়। মূল কেন্দ্ৰীয় বাজেটতে বিত্তমন্ত্ৰী সীতাৰমণে ৰেল বিভাগৰ বাবে পৰৱৰ্তী বিত্তীয় বছৰৰ আয় ব্যয়ৰ খতিয়ান আৰু আঁচনি দাঙি ধৰিব। বিত্তমন্ত্ৰীয়ে আজি বাজেট দাখিল কৰি সদনত দিয়া ভাষণ আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাত দিনৰ 10:10 পৰা এই বাজেট ভাষণ প্ৰচাৰিত হ'ব। বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পাছতে আমাৰ দিনৰ 1:40 প্ৰচাৰিত হ'বলগীয়া বাতৰি প্ৰচাৰিত হ'ব। এই পোনপটীয়া অনুষ্ঠানৰ বাবে আমাৰ আজি দুপৰীয়া 12:05 বাতৰি প্ৰচাৰিত নহয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সংসদৰ উভয় সদনত প্ৰাক বাজেট অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই সমীক্ষা 2025-26 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন 6.4% হ'ব বুলি অনুমান কৰা হৈছে। তদুপৰি দেশৰ বিত্তীয় শৃংখলাও ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলি কোৱা হৈছে। 2017-18 চনৰ তুলনাত 15 বছৰ ঊৰ্ধৰ নিবনুৱাৰ হাৰ 6% পৰা 3.2% হ্ৰাস পাইছে বুলি অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডঃ বিপুল কুমাৰ ৰাভা, ষ্টাৰ্টআপ উদ্যমী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্কৰ জ্যোতি হালুৱে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আজি নিশা 9:30 প্ৰচাৰ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ঔদ্যোগিক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতি 2025, অসম মহাকাশ আৰু প্ৰতিৰক্ষামূলক সামগ্ৰী উৎপাদন নীতি 2025 আৰু বায়ো E3 নীতিৰ কাৰ্যকৰী আঁচনিত অনুমোদন জনোৱা হয়। ৰাজ্যত ষ্টাৰ্টআপৰ বিকাশত পুঁজি আৰু পৰামৰ্শমূলক সমৰ্থনৰ বাবে এটা বিশেষ প্ৰশাসনিক বিভাগ সৃষ্টিত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাত 19খন জিলাৰ চাহবাগিচা অঞ্চলৰ 219টা গ্ৰাম্য পথ উন্নত কৰাৰ বাবে 2,37 কোটি টকাত অনুমোদন জনোৱা হয়। তদুপৰি ক্ষুদ্ৰ উদ্যোগীসকলক উৎসাহ যোগাবলৈ নগৰাঞ্চলৰ যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক সমৰ্থন আগবঢ়াবৰ বাবে মুখ্যমন্ত্ৰী নগৰীয়া মহিলা উদ্যমিতা অভিযানত মন্ত্ৰীসভাই অনুমোদন জনায়। এই আঁচনিখনে নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজি প্ৰদান কৰিব। বৈঠকত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত আবেদনৰ সময়সীমা 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰাটো অনুমোদন জনোৱা হয়। এই বৈঠকতে আপোন ঘৰ আঁচনিৰ অধীনত হিতাধিকাৰীলৈ বৰ্ধিত ঋণৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হয়।
চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি 37,277 জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে 15 লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল, তেওঁলোকে এতিয়া 30 লাখ টকালৈকে অৰ্থাৎ আৰু 15 লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত। সমজিলা আয়ুক্তৰ সমান্তৰালকৈ আৰক্ষীৰ ক্ষেত্ৰতো আজি আমি সমজিলা আৰক্ষী অধীক্ষক কো ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ট অফ পুলিচ CDSP নামে 39টা পদৰ আজি আমি অনুমোদন কৰিছো এডিচনেল SP ৰেংকত। কো ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ট অফ পুলিচ এইটো এডিচনেল SP ৰেংকত হ'ব। এতিয়াৰ পৰা আমাৰ ৰাইজে মেল মিটিং সভা সমিতি পাতিবৰ কাৰণে আৰক্ষী অধীক্ষকৰ ওচৰত যাব নালাগে, সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে এই কামবিলাক হ'ব। পুলিচ ভেৰিফিকেশ্যন, বিভিন্ন ভেৰিফিকেশ্যনছ, এই গোটেইবিলাক সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে শেষ হ'ব আৰু সমজিলাত থকা থানাসমূহৰ ওপৰত সমজিলা আৰক্ষী অধীক্ষকৰ কৰ্তৃত্ব থাকিব।
বজালি জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তষষ্ঠিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই মূল পতাকা উত্তোলন কৰাৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে পতাকাবেদীৰ প্ৰথম চক্ৰত 77খন আৰু দ্বিতীয় চক্ৰত 108খন পতাকা উত্তোলন কৰে। সাহিত্য সভাৰ আজিৰ কাৰ্যসূচীসমূহৰ সন্দৰ্ভত বিশদভাৱে জনাইছে বাক্সাৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে।
অসম সাহিত্যৰ সপ্তষষ্ঠিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি দ্বিতীয় দিন। বজালী জিলাৰ সদৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত এই পাঠশালা অধিৱেশনৰ আজি দ্বিতীয় দিনাখন পুৱা অসম সাহিত্যৰ পতাকা উত্তোলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। পুৱা 8:45 অসম সাহিত্যৰ সপ্তষষ্ঠিতম পাঠশালা অধিৱেশন এইবাৰ 186খন পতাকা উত্তোলন কৰা হয়। আদৰণি সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি অসম সাহিত্যৰ মূল পতাকাখন অসম সাহিত্যৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই উত্তোলন কৰাৰ লগে লগে বাকী আদৰণি সমিতি আৰু অসম সাহিত্য সভাই আমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকলে 185খন পতাকা উত্তোলন কৰে। কাৰ্যসূচী অনুসৰি পুৱা 9:15 অসম সাহিত্যসভাৰ উপসভাপতি ডাঃ গিৰিশ চন্দ্ৰিকা স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিব। ইয়াৰ পিছতে বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ শৰ্মাই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰাৰ লগে লগে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ কনিষ্ঠ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিব। দিনৰ 10:30 অসম সাহিত্যসভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনীৰ লগতে জনগোষ্ঠীয় সাহিত্য সন্মিলন অনুষ্ঠিত হ'ব। সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক নন্দেশ্বৰ দৈমাৰে উদ্বোধন কৰা সভাত সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক দীপক কুমাৰ শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সভাত দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকাই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। আবেলি 3:00 জাতীয় বৌদ্ধিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব।
উল্লেখযোগ্য যে সাহিত্য সভাৰ ইতিহাসত এইবেলি প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ সংযোজন কৰা হৈছে। কৰ্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলা হিচাপে নামকৰণ কৰা এই মেলা কালি মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰতভূষণ দেৱ চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কৰ্ণেল গুৰুপ্ৰসাদ দাসক অসমৰ প্ৰথমগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ বুলি অভিহিত কৰে। তেওঁৰ প্ৰতিভা দেখি ইংৰাজ চৰকাৰে তত্বাৱধান লৈ ইংলেণ্ডলৈ অভিযান্ত্ৰিক পাঠ্যক্ৰম অধ্যয়নৰ বাবে পঠিয়াই দিয়াৰ পাছত এগৰাকী ব্যক্তিয়ে ব্ৰিটিছ নৌসেনা বাহিনীৰ ছাবমেৰিন চলাই পাৰদৰ্শিতা দেখুৱাইছিল বুলি বক্তাগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ৰেল ইঞ্জিনৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বতে চমক সৃষ্টি কৰাৰ লগতে ৰেলৰ কাৰিকৰী বিভাগৰ কেইবাবিধো নতুন সামগ্ৰী আৱিষ্কাৰ কৰা অসমৰ এই বিজ্ঞানীগৰাকী পাছলৈ কলকাতাৰ মেয়ৰ পদতো অধিষ্ঠিত হৈছিল। সাহিত্য সভাৰ বাকৰিত কালি কৈলাশ মল্লবৰুৱা সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। আমাৰ সংবাদদাতাই জনোৱা মতে সাহিত্য সভাৰ অধিৱেশনৰ কাইলৈ তৃতীয় দিনা হ'বলগীয়া সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱা হ'ব। দুখন বাহনত প্ৰতীকী ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয় ভোগেশ্বৰ মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা সংস্কৃতি আটকধুনীয়া ৰূপত তুলি ধৰা হ'ব বুলি উদ্যোক্তাসকলৰ উদ্ধৃতিৰে তেওঁ জানিবলৈ দিয়ে। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদন গ্ৰহণৰ সময়সীমা অহা 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। এই পৰ্যায়ত অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে বন্দৱস্তি, মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তী কালত নগৰাঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, স্বামিত্ব আঁচনিৰ অধীনত জৰীপ নোহোৱা গাঁৱৰ ভূমি বন্দৱস্তি আদি কাৰ্যসমূহ সম্পন্ন কৰা হ'ব। ইয়াৰ বাবে জনসাধাৰণে sewasetu.assam.gov.in পৰ্টেলৰ জৰিয়তে লগ ইন কৰি আধাৰ আৰু পেন কাৰ্ডৰ EKYC সম্পূৰ্ণ কৰি আবেদন কৰিব পাৰিব। জনসাধাৰণে লগতে নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ গৈও আবেদন কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে অহা 24 ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ বাবে যোৱা 28 জানুৱাৰীৰ পৰা বিধানসভা সমষ্টি ভিত্তিত চলা ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিত আয়োজিত প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত জ্যেষ্ঠ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। উল্লেখযোগ্য যে অসমৰ সমাজ, অৰ্থনীতি আৰু সংস্কৃতিলৈ চাহ জনগোষ্ঠীয় লোকসকলে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই 7,500ৰো অধিক শিল্পীক লৈ ঝুমুৰ নৃত্য পৰিৱেশনৰ দিহা কৰা হৈছে। ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে আজিৰে পৰা 10 ফেব্ৰুৱাৰীলৈ অন্নসেৱা দিনৰ কাৰ্যসূচী হাতত লৈছে। খাদ্য সুৰক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে এই বিশেষ দিনকেইটাত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীৰ বাবে অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত প্ৰতিমাহে প্ৰতিটো পৰিয়াললৈ 35 কিলোগ্ৰাম বিনামূলীয়া চাউল প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ 5 কিলোগ্ৰাম চাউল প্ৰদান কৰা হ'ব। এতিয়া উৎপল কুমাৰ দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ আহক।
পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত কালি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতেই প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতত নামঘৰৰ দ্বাৰ মুকলিৰে আৰম্ভ সাহিত্য সভাৰ পাঠশালা অধিৱেশন, দৈনিক অসমত সাহিত্যৰ সুবাসেৰে উজ্জীৱিত পাঠশালা আৰু নিয়মীয়া বাৰ্তা কাকতত ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ সাহিত্যানুৰাগী শিৰোনামেৰে এই বাতৰি প্ৰকাশ পাইছে। দৈনিক জনমভূমি কাকতখনে অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰদৰ্শনী উপসমিতিয়ে প্ৰস্তুত কৰি উলিওৱা 87 ফুট পৰিসৰৰ এটা বৃহৎ জাপিয়ে ইণ্ডিয়া বুক অব ৰেকৰ্ডছত স্থান লাভ কৰা বিষয়টোৰে বাতৰি পৰিৱেশন কৰিছে। আমাৰ অসম কাকতত সাহিত্যৰ জয়গানেৰে মুখৰ ভট্টদেৱ ক্ষেত্ৰৰ শিৰোনামেৰে আজিৰ প্ৰধান বাতৰি প্ৰকাশ পাইছে। সংসদৰ বাজেট অধিৱেশনৰ কালি প্ৰথম দিনটোত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দিয়া ভাষণৰ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰকাশ কৰা মন্তব্য আৰু বিভিন্ন মহলত ইয়াৰ প্ৰতিক্ৰিয়াৰ বিষয়টোৱে অসমীয়া খবৰ কাকতত প্ৰধান বাতৰি স্থান পাইছে। দি আছাম ট্ৰিবিউন কাকততো এই বাতৰিটো আজিৰ প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। একেদৰে দ্য ছেণ্টিনেল কাকততো এই বাতৰিটোৱে গুৰুত্ব লাভ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ আজিৰ প্ৰধান বাতৰিৰ শিৰোনাম অসহনীয় মূল্যবৃদ্ধিৰ কথা স্বীকাৰ কেন্দ্ৰৰ। আজিৰ গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহত সংসদত অৰ্থনৈতিক সমীক্ষা দাখিল কৰি দেশৰ আৰ্থিক বিকাশ মন্থৰ হ'ব বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দিয়া ইংগিত, তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰ আবেদনৰ সময়সীমা বৃদ্ধি, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ আপোন ঘৰ ইনোভেটিভ ষ্টাৰ্টআপৰ নতুন বিভাগ, ৰাজ্যজুৰি মেডাম মেফি উদযাপন, ৰাজ্যৰ 19খন সমজিলাত সমজিলা আৰক্ষী গঠন কৰাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত, জ্যেষ্ঠ নাগৰিক স্বাস্থ্য বীমাৰ প্ৰিমিয়াম বৃদ্ধি আদি বিভিন্ন বিষয়ে স্থান লাভ কৰিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ উৎপল কুমাৰ দাস। উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত আজি অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। মহিলাৰ 75 কিলোগ্ৰাম শাখাত বক্সিঙত লাভলীনা বৰগোহাঁই, পুৰুষৰ 71 কিলোগ্ৰাম শাখাত অভিনৱ শইকীয়া, লন বলৰ মহিলাৰ ছিংগলছত নয়নমণি শইকীয়া, 4গৰাকী খেলুৱৈৰ প্ৰতিযোগিতাত জিনা বৰুৱা, তৃষ্ণা গগৈ, পম্পী বৰুৱা আৰু কৰিণা পাটোৱাৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে 25 বছৰ অনূৰ্ধ ল'ৰাৰ প্ৰতিযোগিতাত বিতু দাস আৰু ছোৱালীৰ প্ৰতিযোগিতাত সুৰঞ্জনা বৰুৱা অৱতীৰ্ণ হ'ব। অসমৰ আন কেইগৰাকীমান খেলুৱৈয়েও আজি এই ক্ৰীড়া সমাৰোহত ভাগ ল'ব। প্ৰতিযোগিতাত কালি ভাৰোত্তোলনৰ 64 কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ধেমাজিৰ দীতিমণি সোণোৱালক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অভিনন্দন জনাইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এই ক্ৰীড়া সমাৰোহত অসমৰ খেলুৱৈসকলে ইতিমধ্যে কেইবাটাও পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। কালি ভাৰোত্তোলনত 67 কিলোগ্ৰাম শাখাত সিদ্ধান্ত গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ সাঁতোৰত 800 মিটাৰ ফ্ৰী ষ্টাইল শাখাত সুব্ৰঞ্জনী প্ৰিয়দৰ্শিনীয়ে ৰূপৰ পদক লাভ কৰিছে। চানমা ব্ৰহ্মই উচ্চৰ পুৰুষৰ টাইজিকুৱন শাখাত ৰূপৰ পদক লাভ কৰিছে। একেদৰে মহিলাৰ 45 কিলোগ্ৰাম শাখাত প্ৰিয়া বড়ো, 75 কিলোগ্ৰাম শাখাত ক্ষুদ্ৰা পাং ইং আৰু 56 কিলোগ্ৰাম শাখাত ইলিনা ৰাভাই ছেমি ফাইনেলত প্ৰৱেশ কৰি 3টা পদক নিশ্চিত কৰিছে। ভাৰোত্তোলনত মহিলাৰ 55 কিলোগ্ৰাম শাখাত মণিপুৰৰ বিন্দিয়া ৰাণী দেৱীয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। বিন্দিয়া ৰাণীয়ে মীৰাবাই চানুৰ পূৰ্বৰ 86 কিলোগ্ৰামৰ অভিলেখ ভংগ কৰি 88 কিলোগ্ৰাম ভাৰোত্তোলন কৰে। পুনেত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ভাৰতে ইংলেণ্ডক 15 ৰাণত পৰাস্ত কৰে। ইংলেণ্ডে 182 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 166 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবি বিষ্ণই আৰু হৰ্ষিত ৰাণাই 3টাকৈ উইকেট দখল কৰাৰ লগতে বৰুণ চক্ৰৱৰ্তীয়ে 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 181 ৰাণ সংগ্ৰহ কৰে। ভাৰত সম্প্ৰতি শৃংখলাত 3-1 ব্যৱধানত আগবাঢ়ি আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 25 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 25.3 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 12.7 ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ কেতবোৰ পাতলীয়া বৰষুণ হোৱাৰ লগতে অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে ঘন কুঁৱলী পৰিব পাৰে বুলি আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ মহিলাৰ বক্সিঙত আজি লাভলীনা বৰগোহাঁই প্ৰথমখন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 10 বজাত শুনিবলৈ পাব। ধন্যবাদ।